আদি পুস্তক 24 অধ্যায়। ইসাকৰ বিয়া। আব্রাহাম অতিশয় বৃদ্ধ অবস্থালৈ জীয়াই আছিল, আৰু জিহুৱাই সকলোতে আব্রাহামক আশীর্বাদ কৰিছিল। পাছত আব্রাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক কলে, বিনয় কৰো, তুমি মোৰ কৰঙণৰ তলত হাত দিয়া, মই তোমাক স্বৰ্গ আৰু পৃথিৱীৰ ঈশ্বৰৰ জিহুৱাৰ নামেৰে শপত দিছো। এই যি কনানিয়া লোকৰ মাজত বাস কৰিছো, তুমি মোৰ পুত্ৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা। তুমি মোৰ দেশত থকা জ্ঞাতীসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইছহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা। তেতিয়া সেই দাসে তেওঁক ক'লে, যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়, পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যামনে? আব্রাহামে তেওঁক ক'লে, সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা। স্বৰ্গৰ প্ৰভু স্বয়ং ঈশ্বৰ জিহুৱাই মোৰ পিতৃৰ জন্মৰ ভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল, আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে। স্বৰ্গৰ ঈশ্বৰ জিহুৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব, তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা। যদি কোনো ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হবা, কিন্তু মোৰ পুত্ৰক হলে তালৈ পুনৰাই নিনিবা। তাতে সেই দাসে নিজ প্ৰভু আব্রাহামৰ কৰঙৰ তলত হাত দি সেই বিষয়ে তেওঁ আগত শপত কৰিলে। পাত্ৰীৰ সন্ধানত যোৱা। পাছত সেই দাসে নিজ প্ৰভুৰ উটবোৰ মাজত 10টা উট লগত ল'লে, আৰু নিজ প্ৰভুৰ পৰা সকলো ধৰণৰ উত্তম উত্তম বস্তুৰ অলপ লৈ সেই ঠাইৰ পৰা অৰাম নহৰিয়মৰ নাহুৰ নগৰ ওচৰ পালে। তাতে তেওঁ নগৰৰ বাহিৰত থকা কুঁৱাৰ ওচৰলৈ গ'ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুঁৱাৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঁঠু কঢ়াই বহাই থলে। তেতিয়া সেই দাসে ক'লে, হে মোৰ প্ৰভু আব্রাহামৰ ঈশ্বৰ জিহুৱা, মই বিনয় কৰো, আজি মোক সহায় কৰি সফল কৰক। মোৰ প্ৰভু আব্রাহামৰ পুত্ৰৰ বাবে এগৰাকী যোগ্য পাত্ৰী বাছিবলৈ সহায় কৰক। অনুগ্ৰহ কৰি মোৰ প্ৰভু আব্রাহামক এই দয়া কৰক। চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছো। পাছত সেই নগৰীয়া মানুহৰ ছোৱালীবোৰ পানী তুলিবলৈ ওলাই আহিব। ইছহাকৰ বাবে যিগৰাকী যোগ্য হ'ব, তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে, তেতিয়া বিনয় কৰো, তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া। এই কথা মই যি ছোৱালীক ক'ম, সেই ছোৱালীয়ে যদি কয় খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওক, তেন্তে সেই ছোৱালীজনীয়ে আপোনাৰ দাস ইছহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক, আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে সেই বিষয়ে মই জানিম। এগৰাকী যোগ্য পাত্ৰী পোৱা গ'ল। পাছত তেওঁ প্ৰাৰ্থনাৰ শেষ কৰাৰ আগতে ৰেবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। ৰেবেকা আব্রাহামৰ ভাই নাহুৰৰ ভাইজ্যা মিল্কাৰ পুতেক পথুৱেলৰ জীয়েক। সেই যুৱতী দেখাত পৰম সুন্দৰী আৰু কোনো পুৰুষৰ সৈতে সংস্পৰ্শৰ নথকা কুমাৰী আছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই উঠি আহিল। এনেতে ডাকজনে লৰি গৈ তাইৰে সৈতে সাক্ষাৎ কৰি ক'লে, বিনয় কৰো, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া। তাতে তাই ক'লে, আপুনি খাওক। এইবুলি তাই হাতত লৈ অহা কলহটো নমাই থলে আৰু সেই দাসক পানী খাবলৈ দিলে। এনেদৰে পানী খুৱাই অটোৱাৰ পাছত তাই ক'লে, আৰু আপোনাৰ উটবোৰেও পানী খাই নুঠালৈকে মই সিহঁতলৈকো তুলিম। এইবুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি আকৌ পানী তুলিবলৈ কুঁৱালৈ গৈ উটবোৰলৈ পানী তুলি দি আছিল। তাতে সেই দাসে তাই সকলো কৰ্ম নীৰৱে লক্ষ্য কৰি আছিল। তেওঁ নিশ্চিত হ'ব বিচাৰিছিল যে জিহুৱাই তেওঁৰ যাত্ৰাৰ সফল কৰিছেনে নাই। উটবোৰে পানী খাই শেষ কৰাৰ পাছত সেই ডাকজনে আধা চেকল সোণৰে এটা নখ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক'লে, কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত, আমাৰ বাবে ঠাই হ'বনে? তেতিয়া তাই ক'লে, মই নাহুৰ আৰু মিল্কাৰ পুত্ৰ বথুৱেলৰ জীয়েক। তাই তেওঁক আৰু ক'লে, আমাৰ তাত খেৰ আৰু দানা বহুত আছে, ৰাতি থাকিবলৈ কোঠালিও আছে। তেতিয়া সেই ডাকজনে মূৰ দুৱালে আৰু জিহুৱাৰ আগত প্ৰণিপাত কৰিলে। তেওঁ ক'লে, মোৰ প্ৰভু আব্ৰাহামৰ ঈশ্বৰ জিহুৱা ধন্য, মোৰ প্ৰভুৰ প্ৰতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক জিহুৱাৰ স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্ৰভুৰ আত্মীয় ঘৰলৈ লৈ আনিলে। পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ'ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক'লে। ৰেবেকাৰ লাবণ নামেৰে এজন ককায়েক আছিল। তেতিয়া লাবণে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ'ল। তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰেবেকাৰ মুখেৰে যেতিয়া তেওঁ এই কথা ক'লে বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ'ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল। লাবণে ক'লে, আপুনি জিহুৱাৰ আশীৰ্বাদপ্ৰাপ্তৰ লোক, আহক, বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈও ঠাই যুগুত কৰিছো। তেতিয়া পুৰুষজন গৈ সেই ঘৰত সোমাল, উটবোৰৰ পৰা বোজাবোৰ নমালে আৰু খাবলৈ খেৰ আৰু দানা দিলে। তাৰ পাছত তেওঁক আৰু তেওঁৰ লগত যোৱা লোকসকলক ভৰি ধুবলৈ পানী দিলে। পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে, কিন্তু তেওঁ খাবলৈ সন্মত নহ'ল। তেওঁ ক'লে, মোৰ ক'বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্ৰহণ নকৰোঁ। তেতিয়া লাবণে ক'লে, তেনেহ'লে কওক। তেতিয়া তেওঁ ক'লে, মই আব্ৰাহামৰ দাস, জিহুৱাই মোৰ প্ৰভুক অতিক্ষয়ৰূপে আশীৰ্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। জিহুৱাই তেওঁক মেৰ চাক, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস দাসী, উট গাধ এই সকলো দিছে। ছাৰা মোৰ প্ৰভুৰ ভাৰ্যা বৃদ্ধকালত মোৰ প্ৰভুলৈ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁকে তেওঁ নিজৰ সকলোখিনি দিছে। মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, মই যি কনান দেশত বাস কৰিছো, তুমি মোৰ পুত্ৰৰ ভাৰ্যাৰূপে সেই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা। ইয়াৰ পৰিৱৰ্তে মোৰ পিতৃ আৰু আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্ৰৰ বাবে এগৰাকী ভাৰ্যা লৈ আহা। মই মোৰ প্ৰভুক ক'লো, সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে। কিন্তু তেওঁ মোক ক'লে, যিজনৰ সাক্ষাতত মই জীৱন যাপন কৰি আছো, সেইজনা জিহুৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁ দূত পঠিয়াই দিব আৰু তোমাৰ পথ উন্নত কৰিব। তাতে তুমি মোৰ পুত্ৰৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃবংশৰ পৰা ভাৰ্যা আনিব পাৰিবা। কিন্তু তুমি যদি মোৰ আত্মীয়সকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে যদি মোৰ পুত্ৰৰ বাবে ছোৱালী দিবলৈ অস্বীকাৰ কৰে, তেনেহ'লে তুমি মোৰ এই শপতৰ পৰা মুক্ত হ'বা। সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক'লো, হে জিহুৱা, মোৰ প্ৰভু আব্ৰাহামৰ ঈশ্বৰ, অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰাৰ সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা, তেনেহ'লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছো। ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক কম, বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া। তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, আপুনিও খাওক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম, তেনেহ'লে সেই ছোৱালীয়ে মোৰ প্ৰভুৰ পুত্ৰলৈ জিহুৱাই নিৰূপণ কৰা কন্যা হওক। এই কথা মনতে ভাবি শেষ নকৰোঁতেই চাওক ৰেবেকাই কান্ধত কললৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক'লো, অনুৰোধ কৰোঁ মোক পানী খাবলৈ দিয়া। তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কল নমাই থৈ ক'লে, খাওক, মই আপোনাৰ উটবোৰকো খুৱাওঁ। তাতে মই খালোঁ আৰু তেওঁ উটবোৰকো খুৱালে। পাছত মই তেওঁ সুধিলোঁ, তুমি কাৰ জীয়েক? তেওঁ ক'লে, মই বথুৱেলৰ জীয়েক, তেওঁ নাহুৰ আৰু মিল্কাৰ পুত্ৰ। তেতিয়া মই তেওঁ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ। তেতিয়া মই মূৰ দোৱালোঁ আৰু জিহুৱাৰ আৰাধনা কৰিলোঁ, ধন্য জিহুৱা, মোৰ প্ৰভু আব্ৰাহামৰ ঈশ্বৰ, মোৰ প্ৰভুৰ পুত্ৰৰ বাবে তেওঁ আত্মীয়ৰ পৰা কন্যা বিচাৰি আনিবলৈ তেওঁ মোক সঠিক পথত চলাই আনিলে। এতিয়া মই কওঁ, তুমি যদি মোৰ প্ৰভুৰ পৰিয়াল হৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ'বলৈ সন্মত হোৱা, তেনেহ'লে মোক কোৱা, কিন্তু যদি নোহোৱা তেনেহ'লে মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম। তেতিয়া লাবণ আৰু বথুৱেলে উত্তৰ দি ক'লে, এই বিষয় জিহুৱাৰ পৰা আহিল, সেয়েহে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক'ব নোৱাৰিম। চোৱা, ৰেবেকা তোমাৰ ওচৰতে আছে, তাইক লৈ যোৱা, জিহুৱাই কোৱাৰ দৰে তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্যা হওক। যেতিয়া আব্ৰাহামৰ দাসে তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ মাটিত আঁঠু কাঢ়ি জিহুৱাৰ আগত প্ৰণিপাত কৰিলে। পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্ৰ উলিয়াই ৰেবেকাক দিলে আৰু তেওঁ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে। পাছত তাতে তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ভোজন প্ৰাণ কৰিলে আৰু ৰাতিটো থাকিল। তাতে ৰাতিপুৱা তেওঁলোক যেতিয়া উঠিল, তেতিয়া সেই দাসে ক'লে, এতিয়া মোৰ প্ৰভুৰ ওচৰলৈ মোক যাবলৈ দিয়ক। তেতিয়া তেওঁ ককায়েক আৰু মাকে ক'লে, আমাৰ লগত পুনৰ কিছুদিনলৈ কন্যাজনী থাকক, অতি কমেও 10 দিনমান থাকক, তাৰ পাছত তেওঁ যাব। কিন্তু তেওঁলোকক ক'লে, জিহুৱাই মোৰ যাত্ৰাৰ সফল কৰিছে, এতেকে মোক পলম কৰি নাৰাখিব, মই মোৰ প্ৰভুৰ ওচৰলৈ যাওঁ, মোক বিদায় দিয়ক। তেতিয়া তেওঁলোকে ক'লে, আমি আমাৰ ছোৱালীক মাতি আনো আৰু তেওঁ মুখৰ কথা শুনো। তাৰ পাছত তেওঁলোকে ৰেবেকাক মাতি আনি সুধিলে, তুমি এইজন মানুহৰ লগত যাবানে? তেতিয়া তেওঁ উত্তৰ দিলে, হয়, মই যাম। তেতিয়া তেওঁ নিজ ভনী ৰেবেকা আৰু ৰেবেকাৰ আলপৈচান ধৰা দাসীগৰাকীক আব্ৰাহামৰ দাস আৰু তেওঁ সৈতে অহা লোকসকলৰ লগত যাত্ৰা কৰিবলৈ পঠিয়াই দিলে। তেওঁলোকে ৰেবেকাক আশীৰ্বাদ কৰিলে আৰু ক'লে, হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি মাতৃ হোৱাগৈ আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক। তেতিয়া ৰেবেকা আৰু তেওঁ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰেবেকাক লগত ল'লে আৰু তেওঁ পথত যাত্ৰা কৰিব ধৰিলে। সেই সময়ত ইছাকে নেগেভত বাস কৰিছিল আৰু তেওঁ বেৰ লহয় ৰুবিৰ পৰা উভতি আহিছিলহে মাত্ৰ। ইছাকে সন্ধিয়া সময়ত কোনো বিষয় বিবেচনা কৰি পথাৰলৈ গৈছিল। তাতে তেওঁ যেতিয়া চকু তুলি চালে, তেতিয়া উটবোৰক আহি থকা দেখিলে। তাতে ইছাকক যেতিয়া ৰেবেকাই দেখা পালে, তেতিয়া তেওঁ লগে লগে উটৰ পৰা নামিল আৰু সেই দাসক তেওঁ সুধিলে, আমাক সাক্ষাৎ কৰিবলৈ পথাৰৰ মাজেদি খোজকাঢ়ি আহি থকা সেইজন কোন? সেই দাসে ক'লে, এইজন মোৰ প্ৰভু। তেতিয়া ৰেবেকাই উৰণি ল'লে আৰু নিজকে ঢাকিলে। পাছত সেই দাসে নিজে কৰা সকলো কাৰ্যৰ কথা ইছাহাকক জনালে। তেতিয়া ইছাহাকে নিজ মাতৃ ছাৰাৰ তম্বুলৈ ৰেবেকাক লৈ গ'ল আৰু ইছাহাকে তেওঁ গ্ৰহণ কৰিলে। তাতে ৰেবেকা তেওঁ ভাৰ্যা হ'ল আৰু ইছাহাকে তেওঁক প্ৰেম কৰিলে। তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত তেওঁৰ সান্ত্বনা পালে।